এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনক বিধানসভাৰ অধিৱেশনৰ সময়ত শাৰীৰিকভাৱে বাধা দিয়া ঘটনা সন্দৰ্ভত আজি বিধানসভাৰ বিশেষ অধিকাৰ সমিতিয়ে বিধায়ক নুৰুল হুদাৰ ভাষ্য গ্ৰহণ কৰে। সমিতিখনৰ সন্মুখত বিধায়ক হুদাই উপাধ্যক্ষগৰাকীক শাৰীৰিকভাৱে বাধা দিয়াটো স্বীকাৰ কৰে। বিশেষ অধিকাৰ সমিতিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। বিধায়ক চেয়াৰমেন আলীয়েও অসম বিধানসভাৰ অধিৱেশনৰ সময়ত কেতবোৰ অসংসদীয় মন্তব্য কৰিছিল। বিধায়ক আলীয়েও সমিতিখনৰ আগত এই মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰে। কামৰূপ মহানগৰ জিলাৰ পক্সো আদালতে আজি শিশু যৌন নিৰ্যাতনৰ গোচৰত যোগেন কোঁৱৰ নামৰ এজন লোকক 5,00,000 টকা জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ড বিহে। দিছপুৰ থানাত ৰুজু হোৱা এটা গোচৰৰ আধাৰত আদালতে এই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে। ইপিনে দিছপুৰ থানাৰ আন এটা পৃথক গোচৰত আজি আদালতে শিৱ মালাকাৰ নামৰ এজন লোকক 10,000 টকা জৰিমনাসহ 20 বছৰ সশ্ৰম কাৰাদণ্ড বিহে। যৌন নিৰ্যাতন আৰু বাল্য বিবাহ আইনৰ অধীনত আদালতে মালাকাৰক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদানৰ লগতে ভুক্তভোগীক 8,00,000 টকা ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিয়ে। ভাৰতীয় গ্ৰন্থাগাৰ বিজ্ঞানৰ জনক ডাঃ এছ আৰ ৰংগনাথনৰ জন্মদিনটো আজি ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস হিচাপে উদযাপন কৰা হৈছে। প্ৰতি বছৰে 12 আগষ্টৰ দিনটো গ্ৰন্থাগাৰ বিজ্ঞানৰ জনকগৰাকীৰ স্মৃতিত এই দিৱস পালন কৰা হয়। শিৱসাগৰ জিলাৰ যুৱদল প্ৰেক্ষাগৃহত অসম পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ উদ্যোগত আৰু শিৱসাগৰ জিলা পুথিভঁৰালৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আজি এই দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তৃতা আগবঢ়ায়। এই সভাত জিলাখনৰ তক্ষশীলা গোস্বামী আৰু প্ৰফুল্ল গগৈ শ্ৰেষ্ঠ পঢ়ুৱৈৰ সন্মান লাভ কৰে। অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন জিলাৰ গ্ৰন্থাগাৰীসকলৰ লগতে জিলাখনৰ 300+ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সন্থা আৰু অসম পুথিভঁৰাল সংঘৰ উদ্যোগত ধুবুৰী জিলাতো আজি ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। এই উপলক্ষে বিলাচীপৰা মহাবিদ্যালয়ৰ ডঃ বাণীকান্ত কাকতি গ্ৰন্থাগাৰৰ সহযোগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে গ্ৰন্থাগাৰ বিজ্ঞানৰ পুৰোধা ডঃ এছ আৰ ৰংগনাথনৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ভাৰতীয় নিকুল গ্ৰন্থাগাৰ সংস্থাৰ আহ্বায়ক ডঃ হৰিচৰণ দাসে। এই উপলক্ষে বক্তৃতা অনুষ্ঠান আৰু গ্ৰন্থ প্ৰণাম শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। সামাজিক মাধ্যমত অসমীয়া জাতিক লৈ বিৰূপ মন্তব্য কৰা এগৰাকী মহিলা ইউটিউবাৰক আজি মৰিগাঁও জিলাৰ আৰু লাহৰিঘাট আৰক্ষীয়ে জিলাখনৰ গৰৈমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে। মহিলাগৰাকীক লাহৰিঘাট থানাৰ আৰক্ষীয়ে সোধা পোছা কৰি আছে। এই সন্দৰ্ভত কেইবিধ সংগঠনে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই যৌথভাৱে আয়োজন কৰি অহা অসম গ্ৰন্থমেলা এই বছৰ ৰাজ্যখনৰ মুঠ 8টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয় সভাকক্ষত আজি অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশৰ আৰু বিক্ৰেতা সন্থাই এই কথা প্ৰকাশ কৰে। সেই মৰ্মে 22 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈ বঙাইগাঁও, 1 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈ লখিমপুৰ, 6 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ নলবাৰী, 14 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈ যোৰহাট, 28 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰলৈ তিনিচুকীয়া, 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ শিলচৰ আৰু 12 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈ মঙলদৈত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। গুৱাহাটীত এইবাৰ হ'বলগীয়া অসম গ্ৰন্থমেলা পূৰ্বৰ 12 দিনৰ ঠাইত 14 দিনীয়াকৈ আয়োজন কৰা হ'ব। বিগত বছৰৰ দৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অহা 24 ডিচেম্বৰ 2025ৰ পৰা 6 জানুৱাৰী 2026লৈ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি তামোলপুৰত সুলভ মূল্যৰ বিক্ৰেতা আৰু গাঁও পঞ্চায়তৰ সমবায় বিভাগৰ অভিলাষী আঁচনি বিষয়ক এখন সজাগতা সন্মিলনত অংশগ্ৰহণ কৰে। এই সভাত জিলাখনৰ 448গৰাকী সুলভ মূল্যৰ বিক্ৰেতা উপস্থিত থাকে। সমাগত বিটিচি নিৰ্বাচনৰ পূৰ্বে চিৰাঙত ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ বিজয় সংকল্প সভা অনুষ্ঠিত কৰাৰ পিছতে আজি কাজলগাঁৱত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আশীৰ্বাদ যাত্ৰা অনুষ্ঠিত কৰে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে বিপিএফে এইবাৰ বিটিচি পৰিষদ গঠন কৰিব। শ্ৰীমহিলাৰীয়ে লগতে কয় যে NDAৰ পৰা ওলাই আহিলে UPPLৰ লগত মিত্ৰতা কৰাত বিপিএফৰ কোনো আপত্তি নাই। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05